এই কি হলো, রাতিখন কিয় ফোন করি আছো কসুন? কি হল? শুন, মই ভগবান হয়, যা, মই ইয়াতে
This call
আছো।
is now being recorded.
মই আছো, আছিলো আৰু সদায় থাকিম, সদায় থাকিম।
তই কুকুৰ চোৰৰ বাচ্চা,
যিমান গালি
তই
নাপাৰ লাগে,
মোক কিয় ফোন কৰি যাৱ?
মই কৰা নাই, তইহে কৰি আছ। মই এবাৰহে কৰিছিলো,
তই মোক বাৰে বাৰে ফোন কৰি আছ,
মই কৰা নাই, মই এবাৰহে কৰিছো।
তই মোৰ বোৱাৰীৰ লগত কিবা সম্পৰ্ক ৰাখিছ?
নাই ৰাখা, নাই ৰাখা। তোৰ ঘৈণীজনীৰ লগত মই, তোৰ তোৰ ঘৈণীজনী মই লৈ আহিম। তোৰ
মোক এই বুঢ়ী,
মই সঁচাকে কৈছো, তোৰ ঘৈণী সঁচাকে বুঢ়ীজনীক লৈ আহিম। মই সঁচাকে,
মই তোৰ নহয়, মোৰ কুকুৰটো আছে নে, তাৰ
তই বোৱাৰীৰ লগত থাক,
তোৰ পোকৰ মাৰিম।
তই বোৱাৰীৰ লগত থাক, বোৱাৰীয়ে সুন্দৰকে খোৱা বোৱা বনাই দিব, কাপোৰ চাপোৰ ধুই দিব, তোৰ ঘৈণীজনী লৈ।
মোৰ কুকুৰে তোৰ পোকৰ মাৰিব।
অঁ ঠিক আছে বাৰু, যি হওক, তোৰ ঘৈণীজনী মই লৈ আহিম। মই কৈছো ন, তোৰ ঘৈণীজনী লৈ আহিম।
মোৰ কুকুৰৰ
তোক
ৰাস্তাৰ সন্মুখত তই তোৰ মোৰ কুকুৰে পোকৰ মাৰিব।
শুন, তোৰ ঘৈণীয়েৰে মোৰ ফটো অলৰেডি দেখি গৈছে, তাই অলৰেডি প্ৰেমত পৰি গৈছে।
তোৰ নিকিতাৰ লগত কি সম্পৰ্ক আছে?
একো নাই, একো নাই।
তই তাইৰ নামটো কেনেকৈ পালি?
তাইৰ নামটো পোৱা নাই, তোৰ তোৰ নামটোহে পাইছো। এই মোৰ, তই যে হেৰি কৰিছিলি, তোৰ নম্বৰটো মোৰ তাত কেতিয়াৰ পৰা আছে জাননে? যেতিয়া তোৰ জীয়েৰৰ বিয়া দিবলৈ চেষ্টা কৰিছিলি, তেতিয়া যে তই এই কেমেৰামেন এটা বিচাৰিছিলি। অঁ অঁ হয়,
অঁ, তই তাৰমানে নীলোৎপলৰ ফ্ৰেণ্ড হয়?
নীলোৎপলৰ মই বৰদেউতা হয়।
অঁ, নীলোৎপলৰ বৰদেউতা হ'ল?
নীলোৎপলৰ বৰদেউতা মই।
নীলোৎপলৰ বৰদেউতা, তোৰ নুমলীগড়ৰ লগত কি সম্পৰ্ক আছে?
নুমলীগড়ৰ আছিল নহয় এটা হাৰামজাদা, তাৰ নাম হ'ল দীপক চক্ৰৱৰ্তী।
চালা চোৰৰ বাচ্চা, তই এটা হ'ল মস্ত জহুদ, আৰু তই এতিয়া ক'ত আছ মই নাজানো, কিন্তু মই তোৰ এনেতে পুলিচ কেছ দিছোঁ।
পুলিচ কেছ দে, তোৰ ঘনীজনী লৈ আহিম মই। যা হ'ল, তোৰ ঘনীজনী মই লৈ আহিম।
মোৰ ঘৈণীয়েকত মোৰ বুঢ়ীটো লৈ লৈ যাবি?
অঁ, মই তোৰ বুঢ়ী লৈ আহিম।
মই মোৰ কুকুৰটো দি তোৰ পকৰ মাৰিম।
মই তোৰ বুঢ়ীজনী লৈ আহিম।
মই তোৰ পকৰ মাৰিম।
তোৰ ভয় লাগিছেনে এতিয়া? তোৰ ভয় লাগিছেনে? মই কৈছো ন, তোৰ বুঢ়ী লৈ আহিম বুলি। বুঢ়ী
ভয় লগাৰ দূৰৰ কথা, তই মোৰ দেখা পাইছ নাই?
তই 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 বুঢ়ীক দেচোন, বুঢ়ী বুঢ়ীৰ লগত কথা পাতা, বুঢ়ীৰ লগত কথা পাতা দে।
মই
তাই নাপাতে, তাই তাই নাপাতে, তাই নাপাতে, তাই নাপাতে, তাই নাপাতে কথা, তাই নাপাতে। তাই কিয় নাপাতে জানা? তাই তাই নাপাতে কথা, তাই নাপাতে কথা।
মই তোক ৰেকৰ্ড কৰিছো, মই তোক ট্ৰেক কৰিম, মই কৈছো নহয়।
তোৰ বুঢ়ীয়ে তোৰ লগতো কথা পতা বন্ধ কৰি দিব।
সন্মান কৰিব নাজানো?
না সম্মান কা মো, না অপমান কা ভাই, না শত্রু না মিত্র।
ডাইলগ মাৰ,
না সম্মান কা মো।
অসমীয়া হয় নে তই কেলাকি হয়?
মই আমেরিকান।
বয়সস্থ মানুহক তই সন্মান কৰিব নাজানো?
মই আমেরিকান হয় কেলা।
তোৰ এয়াই তোৰ নিয়াত?
মই আমেরিকান হয়।
কি চালা কুত্তা,
মই আমেরিকান সিটিজেন।
খাই এনেকুৱা সন্মানত তই চালা অসমীয়াক?
মই আমেরিকান সিটিজেন অ কেলা, আমেরিকান, আই এম এন আমেরিকান সিটিজেন।
এই থু কেলা আমেরিকান সিটিজেন?
অ,
মোৰ চোৰ বাচ্চা, মোৰ মাৰ বাপে অসমীয়া হয়।
মই ইণ্ডিয়াত সোমাইছোঁ আমেৰিকান চিটিজেন, আমেৰিকান পাছপৰ্টৰ মাজেদি সোমাইছোঁ, আমেৰিকান পাছপৰ্টৰ আমেৰিকাৰ পৰা ইণ্ডিয়াৰ ভিছা লৈ সোমাইছোঁ।
অসমীয়া মানুহ পাহৰি যাবি?
অঁ নহয়, মই তই